وَقُتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ وَأَخْرِجُوهُمْ مِنْ حَيْثُ أَخْرَجُوكُمْ وَالْفِتْنَةُ أَشَدُّ مِنَ الْقَتْلِ وَلَا تُقَاتِلُوهُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ حَتَّى يُقَاتِلُوكُمْ فِيهِ فَإِنْ قَاتَلُوكُمْ فَقُتُلُوهُمْ كَذَلِكَ جَزَاءُ الْكَافِرِينَ
আর ক্ষমতক যতেই পাবা হত্যা করিবা, আর যে স্থানৰ পৰা ক্ষমতক তোমালোকক বহিষ্কাৰ কৰিছিল তোমালোকক সেই স্থানৰ পৰা ক্ষমতক বহিষ্কাৰ কৰিবা। জানি থোৱা, ফিতনা অর্থাৎ অশান্তি, শিরিক বা ধর্মদ্রোহিতা হৈছে হত্যা কৰাতকৈও সাংঘাতিক। আর মসজিদুল হারামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকে সিহঁতক হত্যা কৰিবা। এইটোৱে কাফিৰসকলৰ পৰিণাম।